এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল। বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উদযাপন। মঙলদৈত বীৰ চিলাৰায়ৰ 37 ফুট উচ্চতাৰ পূৰ্ণবয়ৱ প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীৰ উন্মোচন। আৰু পশ্চিম গোৱালপাৰাত আজি 24,474 মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2026-27 বৰ্ষৰ বাজেট দাখিল কৰে। এই বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে 4,000খন ই বাছৰ চলাচলৰ বাবেও আজিৰ বাজেটত প্ৰস্তাৱ দিয়া হয়। ইয়াৰ লগতে অসম, অৰুণাচল প্ৰদেশ, ছিকিম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত তীৰ্থস্থানসমূহৰ বিকাশৰ আঁচনিটো আজিৰ বাজেটৰ জৰিয়তে অনুমোদন জনোৱা হয়।
Focus on Purvodaya states and northeastern regions. Purvodaya, I propose the development of an integrated east coast industrial corridor with a well-connected node at Durgapur, creation of 5 tourism destinations in 5 Purvodaya states, and the provision of 4,000 e-buses. With this sites in northeastern region, the northeastern region is a civilizational confluence of Theravada and Mahayana or Vajrayana traditions. I propose to launch a scheme for development of Buddhist circuits in Arunachal Pradesh, Sikkim, Assam, Manipur, Mizoram and Tripura. The scheme will cover preservation of temples and monasteries, pilgrimage interpretation centers, connectivity and program pilgrim amenities.
সেৱা খণ্ডৰ বিকাশত গুৰুত্ব আৰোপ কৰি বিত্তমন্ত্ৰী শ্ৰী সীতাৰমণে এই খণ্ডৰ উপযোগীকৈ কৌশল বিকাশৰ বাবে উচ্চ শিক্ষাখণ্ডৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে নতুন শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ছাত্ৰী নিবাস আদি স্থাপনৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। ভাৰতৰ বৰ্ধিত এনিমেচন, ভিজুৱেল এফেক্ট, গেমিং আৰু কমিক উদ্যোগ খণ্ডত 2030 চনৰ ভিতৰত 20 লাখ দক্ষতা সম্পন্ন লোকৰ প্ৰয়োজন হ'ব বুলিও বাজেট উত্থাপন কৰি তেওঁ মন্তব্য কৰে। ইয়াৰ বাবে মুম্বাইত এখন ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তিৰ প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ দিয়াৰ লগতে আজিৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলত এখন নতুন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান স্থাপনৰো প্ৰস্তাৱ দিয়া হয়। মানসিক স্বাস্থ্যৰ চিকিৎসা আৰু উন্নতিৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰি আজিৰ বাজেটত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ এটা দ্বিতীয় শাখা খোলাৰ বিষয়েও প্ৰস্তাৱ দিয়া হয়। চৰকাৰে ৰাঁচী আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানকেইটাকো বিশেষ ধৰণে উন্নীতকৰণ কৰিবলৈ প্ৰচেষ্টা চলাব বুলি বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত উল্লেখ কৰে। যুৱচামৰ বাবে দক্ষতাভিত্তিক জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে 3খন নতুন সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে পৰৱৰ্তী 5 বছৰত 1 লাখ স্বাস্থ্যখণ্ডৰ পেছাদাৰী লোকৰ সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰস্তাৱো আজি বাজেটত উত্থাপন কৰা হয়। এইবেলি বাজেটত উত্থাপন কৰা অনুসৰি 5খন আঞ্চলিক চিকিৎসা বিশেষ কেন্দ্ৰ স্থাপন কৰাৰ বাবে ৰাজ্যসমূহক সাহায্য দিয়া হ'ব। স্বাস্থ্যখণ্ডত 1.5 লাখ শুশ্ৰূষাকাৰীক প্ৰশিক্ষণ দিয়া হ'ব। জিলা চিকিৎসালয়সমূহত জৰুৰীকালীন আৰু ট্ৰমা কেন্দ্ৰ স্থাপনৰ জৰিয়তে 50% সামৰ্থ্য বৃদ্ধি কৰা হ'ব। বাজেটত দিব্যাংগসকলক সবল কৰি তোলাৰ বাবে বিশেষ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। তেওঁলোকৰ বাবে মৰ্যাদাসম্পন্ন জীৱিকা নিশ্চিত কৰাৰ উদ্দেশ্যে দিব্যাংগ কৌশল যোজনা আৰু তেওঁলোকৰ বাবে কৃত্ৰিম অংগ প্ৰত্যংগ সংৰোপণত সুচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দিব্যাংগ চাহাৰা যোজনা মুকলি কৰা হ'ব। আয়ুৰ্বেদ চিকিৎসাৰ শৃংখলতীয় শিক্ষা পদ্ধতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে 3খন নতুন প্ৰতিষ্ঠান নিৰ্মাণৰ বাবেও আজিৰ বাজেটত প্ৰস্তাৱ দিয়া হয়। দেশক জৈৱ ভেষজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী 5 বছৰত 10,000 কোটি টকা ব্যয় সাপেক্ষে বায়ফাৰ্মা শক্তি শীৰ্ষক এখন আঁচনি ঘোষণা কৰিছে। চলিত বছৰৰ 1 এপ্ৰিলৰ পৰা নতুন আয়কৰ আইন বলবৎ হ'ব বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে শীঘ্ৰেই সৰলীকৃত আয়কৰৰ নিয়মাৱলী ঘোষণা কৰা হ'ব বুলিও মন্তব্য কৰে। বিমান খণ্ডত নিৰ্বিনিয়োজন বৃদ্ধি কৰাৰ উদ্দেশ্যে সীমা শুল্ক হ্ৰাস কৰাৰ বিষয়েও আজিৰ বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিদেশ ভ্ৰমণৰ পেকেজত উৎসতে কৰ্তন কৰা কৰৰ হাৰ 2% হ্ৰাস কৰাৰ প্ৰস্তাৱো আজি বাজেটত দিয়া হৈছে। মহিলাসকলৰ উৎকৰ্ষ সাধনৰ বাবে শ্ৰী মাৰ্চ প্ৰকল্পৰ বিষয়েও আজি ঘোষণা কৰা হয়। ইয়াৰ লগতে ভাষিক ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ সম্পৰীক্ষা আৰু বিকাশৰ উদ্দেশ্যে এটা বহুভাষিক AI মঞ্চ ভাৰত বিশ্বৰ গঠনৰ প্ৰস্তাৱো আজিৰ বাজেটত দিয়া হয়। 15খন পুৰাতাত্বিক স্থলৰ বিশেষ বিকাশ সাধনৰ বাবেও প্ৰস্তাৱ দিয়া হৈছে। দেশত 7টা দ্ৰুতগতিৰ ৰেল কৰিডৰ স্থাপনৰ বিষয়েও বাজেটত উল্লেখ কৰা হয়। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ তথা কোচ ৰাজবংশী সন্মিলনৰ সহযোগত আজি মঙলদৈত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিসেবে উপস্থিত থাকি কোচ রাজবংশী মহাবীরগুলো শ্রদ্ধা নিবেদন করে। মুখ্যমন্ত্রী কোচ সংস্কৃতি আর ঐতিহ্য সংরক্ষণ তথা প্রাচীন দরং রাজ্যক পর্যটন কেন্দ্র হিসাবে বিকাশের ৫০ কোটি টাকার প্রকল্পের কথা ঘোষণা করে। আজি শিলারায়র ৭৭ ফুট উচ্চতার একটা পূর্ণবয় প্রতিমূর্তি উন্মোচন আর এখন শিশু উদ্যান উদ্বোধন করে। ডক্টর শর্মায় কয় যে বীর শিলারায় দুর্যোগ সাহস আর প্রবল পরাক্রমে ইতিহাস সমৃদ্ধ করে থ গেছে। মহান বীরগীর দেশপ্রেমর আদর্শ নবপ্রজন্মক উদ্বুদ্ধ করব মন্তব্য করে।
স্বদেশ প্রেম, দুর্যোগ সাহস আর বীর গাথারে জাতীয় জীবনের সোনালী অধ্যায়ের সূচনা করা বিশ্ব মহাবীর শিলারায় আজির এই পবিত্র দিনট মই গভীর শ্রদ্ধারে স্মরণ করছো। জাতি গঠনের প্রক্রিয়া ত্বরান্বিত করাত যখন পুরোধা ব্যক্তিয়ে অনন্য বরঙনি যোগাই গৈছে সেই সকলের অন্যতম হয়েছে বিশ্ব মহাবীর শিলারায়। ভাষা, সাহিত্য, সংস্কৃতি, আধ্যাত্মিকতা, সমাজ সংস্কারের দিকত শিলারায় দেখাই যা আদর্শ ইতিহাসের এক সোনালী অধ্যায়। জাতি সত্তার নির্মাণের এগারী প্রধান খনিকর আছিল শিলারায়।
গুৱাহাটীৰ আমিনগাঁওতো বিভিন্ন কাৰ্যসূচীৰে শিলাৰায় জয়ন্তী পালন কৰা হয়। শ্ৰীভূমি জিলাৰ বিজেপি কাৰ্যালয়তো বীৰ শিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত জিলাখনৰ মাটিয়াত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিলাৰায় দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ কমলপুৰত ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা সমিতিৰ উদ্যোগত শিলাৰায় দিৱস পালন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকি মহাবীৰ শিলাৰায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। বাক্সা জিলাৰ শালবাৰীৰ নিমুৱা বাপুজি হাইস্কুল খেলপথাৰত জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু নিমুৱা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা নিমুৱা আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত তিনিজোৰা কাৰ্যসূচীৰে দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। এই অনুষ্ঠানত জনজাতিৰ বাবে সংৰক্ষিত গোৱালপাৰা পশ্চিম সমষ্টিৰ ২৪,৪৭৪গৰাকী মহিলাক অসম ৰাজ্যিক গ্ৰামীণ আৰু নগৰীয়া জীৱিকা অভিযানৰ জৰিয়তে ২৪,৫৩,৫০ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। রাজ্যের স্বাস্থ্যখণ্ডের উন্নয়নের প্রচেষ্টার অংশ হিসাবে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আর হাসপাতালের নতুন ভবনের আধারশিলা স্থাপন করা হব। বিয়লি ৫:৩০ বজাত হবলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মা আর মন্ত্রী অশোক সিংহাল উপস্থিত থাকার কথা। ৩,৬৭৯ কোটি টাকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া এই নতুন ভবনত ২,২৫০খন বিছনাযুক্ত সাধারণ ওয়ার্ড, ৪০০খন বিছনাযুক্ত আসুতীয়া ওয়ার্ড, ২৮খন বিছনাযুক্ত জটিল আর লঘু অস্ত্রোপচার কক্ষ আর ১,৬৭০খন বাহন রখার ঠাইৰ সুবিধা থাকিব। বিছনাযুক্ত আই চি ইউ ওয়ার্ড, ১০০খন বিছনাযুক্ত জরুরীকালীন ওয়ার্ড আর রেডিওলজি সেবারও ব্যবস্থা থাকিব। আজি পবিত্র মাঘী পূর্ণিমা। এই উপলক্ষে রাজ্যের বিভিন্ন স্থানত বিভিন্ন ধর্মীয় কার্যসূচী অনুষ্ঠিত হয়েছে। গোৱালপাৰা জেলার ঐতিহাসিক শ্রীশ্রী সূর্যপাহাড় মহাপীঠ স্থানত মাঘী পূর্ণিমা উপলক্ষে কালিরে পৰা ৯ দিনীয়া কার্যসূচীরে শ্রীশ্রী বিষ্ণুযজ্ঞ আর মেলা অনুষ্ঠিত হয়েছে। ৮ ফেব্রুয়ারীলৈ চলবলগীয়া এই যজ্ঞ আর মেলার অংশ হিসাবে পূজা অর্চনা, গীতাপাঠ, ধর্মীয় কার্যসূচী, কবি সম্মিলন, গ্রন্থমেলা, গ্রন্থ উন্মোচন, চিত্রাঙ্কন প্রতিযোগিতা আর সাংস্কৃতিক কার্যসূচীর আয়োজন করা হয়েছে। উল্লেখযোগ্য যে হিন্দু, বৌদ্ধ আর জৈন ধর্মের পবিত্র মিলনভূমি শ্রী সূর্যপাহাড়লৈ বছরের প্রতিটি দিনতে তীর্থযাত্রীর আগমন ঘটে যদিও মাঘী পূর্ণিমা উপলক্ষে এই স্থানত অগণন লোকের সমাগম হয়। কাঁহ শিল্পর নগরী বরপেটা জেলার সর্থেবাড়ীতো মাঘী পূর্ণিমা উপলক্ষে ঐতিহাসিক সভা মহোৎসব অনুষ্ঠিত হয়েছে। ১৬০সংখ্যক মহোৎসবের আজি মূল সভা আর হোমযজ্ঞ অনুষ্ঠিত হয়। ইয়ার নাম প্রসঙ্গ করা হয়। এইবার ৮ দিনাকৈ আয়োজিত সভা মহোৎসবের সঙ্গে সংগতি রাখি ধর্মীয় কার্যসূচীর থলুয়া কৃষ্টি সংস্কৃতি প্রদর্শনের ব্যবস্থা করা হয়েছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভাত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল। বাজেটত উত্তৰ পূবৰ ৫খন ৰাজ্যত ৫টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ শিলাৰায়ৰ ৫১৬সংখ্যক জয়ন্তী উদযাপন। মঙলদৈত বীৰ শিলাৰায়ৰ ৩৭ ফুট উচ্চতাৰ পূৰ্ণাবয় প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীৰ উন্মোচন আৰু পশ্চিম গোৱালপাৰাত আজি ২৪,৪৭৪গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।